আকাশবাণী গুৱাহাটী পুৱাৰ উজনিৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো আজিৰ দিনটো থকা অৱস্থাত ৰাজ্যজুৰি এতিয়া ভোগালীৰ উৎসাহ পৰিলক্ষিত হৈছে। কাইলৈ ভোগালীৰ উৰুকা। ভোগালী বিহু উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা স্থান আৰু পথাৰত ভিন ভিন আৰ্হিৰে ভেলাঘৰ আৰু মেজি প্ৰস্তুত কৰি তোলা হৈছে। গ্ৰামাঞ্চলত ঘৰে ঘৰে ঢেঁকীৰ শব্দই বিহুৰ পৰিৱেশৰ সৃষ্টি কৰিছে। গাঁৱে গাঁৱে জীয়ৰী বোৱাৰীসকল পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালকৈ বজাৰ সমাৰতো ভিৰ হোৱা দেখা গৈছে। ইপিনে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত বিভিন্ন জিলাত ভোগালী মেলাৰ আয়োজন কৰা হৈছে। এই ভোগালী মেলাসমূহত বিভিন্ন আত্মসহায়ক গোটৰ লগতে স্থানীয় মহিলাসকলে পিঠাপনা, বস্ত্ৰ আদিলৈ অংশগ্ৰহণ কৰিছে। মেলাৰ লগত সংগতি ৰাখি মহিলাসকলৰ মাজত থলুৱা খেল ধেমালিৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ফ্ৰান্সত থকা ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত কাইলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামক স্বীকৃতি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কালি এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকী এই সন্মান গ্ৰহণৰ বাবে ইতিমধ্যে ফ্ৰান্সলৈ ৰাওনা হৈছে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউৱে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিছে। এই স্বীকৃতি লাভৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। ডিব্ৰুগড়ৰ টেঙাখাটৰ লাঙি গদাপানী ক্ষেত্ৰত অহা 21 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈ টাই সাংস্কৃতিক সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত কেইবাখনো দেশৰ প্ৰতিনিধিয়ে ভাগ ল'ব। অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী ছৌনা মিনিয়ে অনুষ্ঠান উদ্বোধন কৰিব। বিশ্বৰ বিভিন্ন স্থানত থকা টাই জনগোষ্ঠীৰ লোকসকলৰ মাজত সংস্কৃতিৰ আদান প্ৰদান কৰাই হৈছে এই সন্মিলনৰ উদ্দেশ্য। সন্মিলনৰ সৈতে সংগতি ৰাখি বিভিন্ন জনগোষ্ঠীয় বস্ত্ৰ আৰু সা সম্পদৰ প্ৰদৰ্শনী মেলা, বৌদ্ধিক আৰু আধ্যামিক আলোচনা, সাংস্কৃতিক কাৰ্যসূচী, শোভাযাত্ৰা আদিৰ আয়োজন কৰা হৈছে। এইবাৰ তৃতীয়বাৰলৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে। তিনিচুকীয়াৰ ঐতিহাসিক দুৱাৰমৰা নৈৰ পাৰত অনুষ্ঠিত ৰসবাৰী পৰ্যটন মেলাৰ আজি সামৰণি পৰিব। গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভূমিকা থকা এই মেলাখন শুকুৰবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছিল। সপ্তম বৰ্ষত ভৰি দিয়া এই পৰ্যটন মেলাত স্থানীয় জাতি জনগোষ্ঠীৰ নৃত্য, পৰম্পৰাগত খাদ্য, সাজপাৰ তথা অন্যান্য লোককৃষ্টি প্ৰদৰ্শন কৰা হয়। বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা এসপ্তাহজোৰা চৰকাৰী ভ্ৰমণসূচীৰে ফিলিপাইনছ, পালাও আৰু মাইক্ৰনেছিয়া ভ্ৰমণলৈ যাব। অহা 16 জানুৱাৰীত পালাওৰ ৰাষ্ট্ৰপতি চুৰাংগেল হিপছৰ শপতগ্ৰহণ অনুষ্ঠানত শ্ৰীমাৰ্ঘেৰিটাই ভাৰতক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালতে ফিলিপাইনছৰ শীৰ্ষ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে মেনিলাত থকা মিৰিয়াম কলেজ চৌহদৰ মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তেওঁ দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব। এই ভ্ৰমণকালত বিদেশ ৰাজ্যমন্ত্ৰী মাৰ্ঘেৰিটাই পালাওৰ শীৰ্ষস্থানীয় নেতৃবৰ্গৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত ভাগ লোৱাৰ লগতে পালাওত চলি থকা ভাৰতৰ বিনিয়োগযুক্ত প্ৰকল্পসমূহৰ বুজ ল'ব। জাগিৰোডৰ জুনবিলৰ পাৰত অহা 16-18 জানুৱাৰীলৈ 3-দিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গুভা দেওৰজাৰ পৰম্পৰাগত জুনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জুনবিলৰ পাৰত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। 16 তাৰিখৰ পুৱাই পাহাৰৰ মামা মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিব। 17 জানুৱাৰীৰ কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্ৰথাৰে হাত মুকলি কৰা হ'ব। ইয়াৰ পাছতে জুনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হ'ব। ইয়াৰ লগতে বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলা অনুষ্ঠিত হ'ব। অহা 16 জানুৱাৰীত মৰিগাঁৱত পোন প্ৰথমবাৰৰ বাবে অসম মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাজ্যৰ জনসংযোগ, সংসদীয় পৰিক্ৰমা, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি মৰিগাঁও ভ্ৰমণৰ সময়ত এই কথা প্ৰকাশ কৰে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ সৈতে মন্ত্ৰীসভাৰ বৈঠকৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰি শ্ৰীহাজৰিকাই কয় যে বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা জুনবিল মেলাত উপস্থিত হ'ব আৰু তিৱা ৰজাসকলক ৰাজভাট্টা প্ৰদান কৰিব। তেওঁ লগতে জাগিৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু দৰং আৰু ভুৰাগাঁৱৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া দলংস্থলী পৰিদৰ্শন কৰিব। নগাঁও জিলাৰ পুৰণি গুদামৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 95 সংখ্যক জয়ন্তী আৰু শতবৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান কালি মুঠ 95খন পতাকা উত্তোলন কৰা হয়। শিক্ষক সাহিত্যিক ফণীন্দ্ৰনাথ গায়ন আৰু শিক্ষক তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বিপুল চন্দ্ৰ মজুমদাৰে শতবৰ্ষৰ আৰম্ভণিৰ 2খন মূল পতাকা উত্তোলন কৰে।